Iya, akah pani. Batri kuisu, ongkrisiti hormai. Etir pradhan batri humuhol. কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোনোয়ালে রাষ্ট্রপতির অভিভাষণক দেশের ভবিষ্যতের বাবে প্রেরণাদায়ক বলে অভিহিত করেছে। লোকসভার আজি বিরোধী দলপতি রাহুল গান্ধীর এটা মন্তব্যক লো হুলস্থলীয় পরিবেশ অব্যাহত থাকায় কাইলৈ 11 বজা পর্যন্ত সদন স্থগিত রাখা হয়। যুব পরিক্রমা আর ক্রীড়া দপ্তরের মন্ত্রী ডক্টর মনসুখ মান্ডাভিয়ায় বিকশিত ভারত যুব নেতাসকলের আলোচনা সফল হওয়ার পাছত আজি মাই ভারত বাজেট কোয়েস মুকলি করে। কেন্দ্রীয় কৃষি মন্ত্রী শিবরাজ সিং চৌহানে অর্থনৈতিক সমীক্ষায় দেশের কৃষি আর গ্রাম উন্নয়ন ক্ষেত্রত অপ্রতিরোধ অগ্রগতি স্পষ্ট করে বিচারছে বলে মন্তব্য করেছে। আর নতুন দিল্লির ডক্টর কর্ণী সিং শুটিং রেঞ্জত আজিরে পড়া এশিয়ান রাইফল এন্ড পিস্তল শুটিং চ্যাম্পিয়নশিপ 2026 আরম্ভ হয়েছে। এতিয়া শুনক বিতং বাতৰি। লোকসভাত আজি ৰাষ্ট্ৰপতিৰ অভিভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। ইয়াৰ বাবে 18 ঘণ্টা সময় নিৰ্ধাৰণ কৰা হৈছে। লোকসভাত আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাষ্ট্ৰপতিৰ অভিভাষণক উল্লেখযোগ্য বুলি অভিহিত কৰে। তেওঁ কয় যে দেশৰ ভৱিষ্যতৰ বাবে ৰাষ্ট্ৰপতিৰ ভাষণ প্ৰেৰণাদায়ক। শ্ৰীসোণোৱালে কয় যে ৰাষ্ট্ৰপতিগৰাকীৰ এই ভাষণত সামাজিক ন্যায়, সামগ্ৰিক বিকাশ আৰু বিকশিত ভাৰত নিৰ্মাণৰ ক্ষেত্ৰত চৰকাৰৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে। তেওঁ কয় যে সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস কেৱল এটা চৰকাৰৰ শ্লোগান নহয়, এয়া হৈছে দেশৰ বিকাশৰ ক্ষেত্ৰত চৰকাৰৰ এটা নীতি। শ্ৰীসোণোৱালে কয় যে 2014 বৰ্ষৰ পূৰ্বে কংগ্ৰেছ চৰকাৰৰ শাসনকালত দেশৰ নীতিসমূহ স্থবিৰ হৈ আছিল আৰু দুৰ্নীতিগ্ৰস্ত চৰকাৰৰ বাবে আঁচনিসমূহ ৰূপায়ণৰ ক্ষেত্ৰত পলম হৈছিল। 2014 চনত নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰ শাসনলৈ অহাৰ পাছত ভাৰতৰ দ্ৰুত বিকাশ আৰু সৰ্বাংগীন উন্নয়নৰ বিষয়ে তেওঁ সবিশেষ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে 2014 চনত বিশ্বৰ 5ম অৰ্থব্যৱস্থাৰ দেশৰ পৰা বৰ্তমান ভাৰত বিশ্বৰ 4ৰ্থ অৰ্থব্যৱস্থাৰ দেশলৈ পৰিগণিত হৈছে। বিকশিত ভাৰতৰ লক্ষ্য দিশত দেশে দৃঢ়তাৰে আগুৱাই গৈছে আৰু গোলকীয় অনিশ্চয়তা, বিশেষকৈ মহামাৰী, সংঘাত আৰু যোগান শৃংখলা ব্যাহত হোৱাৰ মাজতো দ্ৰুত বিকাশশীল উল্লেখযোগ্য অৰ্থনীতি হিচাপে পৰিগণিত হৈছে। শ্ৰীসোণোৱালে কয় যে হিতাধিকাৰীসকলৰ একাউণ্টত প্ৰত্যক্ষ লাভ হস্তান্তৰৰ জৰিয়তে 44 লাখ কোটি টকা হস্তান্তৰ কৰা হৈছে। চৰকাৰৰ জনকল্যাণকামী আঁচনিসমূহ তথা প্ৰয়াসৰ বাবে 25 কোটি লোক দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে বুলি তেওঁ উল্লেখ কৰে। বিজেপিৰ সাংসদ তেজস্বী সূৰ্যই কয় যে বিগত 12 বছৰত নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰে মৰ্যাদা সহকাৰে জনসাধাৰণৰ সেৱা কৰাৰ লগতে চৰকাৰৰ বিৰুদ্ধে কোনো এটা দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱা নাই। তেওঁ কয় যে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে দেশৰ যুৱ প্ৰজন্ম তথা জনসাধাৰণৰ আশা আকাংক্ষা পূৰণ কৰিছে আৰু দেশৰ যুৱ প্ৰজন্মক দেশৰ নেতৃত্ব ল'বৰ বাবে যোগ্য কৰি তুলিছে। তেওঁ কয় যে পূৰ্বৰ UPA চৰকাৰৰ 10 বছৰীয়া শাসনকালত দেশ আগুৱাই যোৱাৰ ক্ষেত্ৰত এটা ভাল সুবিধা হেৰুৱালে। লোকসভাত আজি ৰাষ্ট্ৰপতিৰ অভিভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ আলোচনাত সেনাবাহিনীৰ প্ৰাক্তন মুৰব্বী MM নাৰায়ণৰ অপ্ৰকাশিত গ্ৰন্থখনৰ সন্দৰ্ভত বিৰোধী দলপতি ৰাহুল গান্ধীৰ মন্তব্যক লৈ হুলস্থূলীয়া পৰিৱেশ অব্যাহত থকাত তৃতীয়বাৰৰ বাবে সদনৰ কাম কাজ স্থগিত ৰাখিবলগীয়া হয়। বিয়লি 4 বজাত দ্বিতীয়বাৰ সদন মিলিত হোৱাৰ সময়ত ৰাহুল গান্ধীয়ে পুনৰ বিষয়টো উত্থাপন কৰাত শাসকীয় দলৰ সাংসদসকলে ইয়াৰ বিৰোধিতা কৰে। সেই সময়ত সদনৰ পৰিচালনাৰ দায়িত্বত থকা অধ্যক্ষগৰাকীয়ে ৰাহুল গান্ধীক এই সন্দৰ্ভত লোকসভাৰ অধ্যক্ষই সতৰ্ক কৰি দিয়া বিষয়টো উনুকিয়াই দিয়ে আৰু তেওঁক ধন্যবাদসূচক প্ৰস্তাৱৰ সন্দৰ্ভত মত প্ৰকাশ কৰিবলৈ আহ্বান জনায়। সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱেও শ্ৰীগান্ধীক ধন্যবাদসূচক প্ৰস্তাৱৰ সন্দৰ্ভত মত প্ৰকাশ কৰিবলৈ আহ্বান জনায়। অধ্যক্ষগৰাকীয়ে বাৰে বাৰে সকীয়াই দিয়াৰ পাছতো ধাৰাবাহিকভাৱে ৰাহুল গান্ধীয়ে ইয়াৰ বিৰোধিতা কৰাত কাইলৈ 11 বজা পৰ্যন্ত সদন স্থগিত ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে শ্ৰীগান্ধীয়ে এই বিষয়টো উত্থাপন কৰাৰ সময়ত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এনেধৰণৰ কল্পনাপ্ৰসূত ভিত্তি নথকা কথা কৈ সদনক বিপথে পৰিচালিত কৰিছে বুলি অভিযোগ কৰে। নেতাগৰাকীৰ মন্তব্যৰ বিৰোধিতা কৰি সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে শ্ৰীগান্ধীয়ে সেনাবাহিনীক অপমান কৰা উচিত নহয় বুলি মন্তব্য কৰে। হুলস্থূলীয়া পৰিৱেশৰ মাজত বিয়লি 4 বজালৈকে সদন স্থগিত ৰখা হয়। ৰাহুল গান্ধীয়ে দেশৰ সেনাবাহিনীৰ প্ৰাক্তন মুৰব্বী MM নাৰায়ণৰ অপ্ৰকাশিত গ্ৰন্থখনৰ বিষয়ক লৈ ভাষণ আৰম্ভ কৰাৰ সময়ত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে তেওঁৰ বক্তব্যৰ বিৰোধিতা কৰি কয় যে যিহেতু এই গ্ৰন্থখন প্ৰকাশ কৰা হোৱা নাই, সেয়েহে শ্ৰীগান্ধীয়ে এই বিষয়টোক লৈ মন্তব্য কৰা উচিত নহয়। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সতৰ্ক কৰি কয় যিহেতু ই সদনৰ কাৰ্যক্ৰমিকাৰ লগত জড়িত বিষয় নহয়, সেয়েহে এনেধৰণৰ কথা সদনত কোৱা উচিত নহয়। তেওঁ কয় যে এই কথাটো ৰাষ্ট্ৰপতিৰ অভিভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ আলোচনাৰ বিষয় নহয়, সেয়েহে ৰাহুল গান্ধীয়ে কেৱল ৰাষ্ট্ৰপতিৰ অভিভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ লগত জড়িত বিষয় সদনত উত্থাপন কৰা উচিত। হুলস্থূলীয়া পৰিৱেশ অব্যাহত থকাত বিয়লি 3 বজালৈকে সদন স্থগিত ঘোষণা কৰা হৈছিল। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া দপ্তৰৰ মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়ে বিকশিত ভাৰত যুৱ নেতাসকলৰ আলোচনা সফল হোৱাৰ পাছত আজি মাই ভাৰত বাজেট কুৱেষ্ট 2026 মুকলি কৰে। যুৱ প্ৰজন্মৰ বাবে আৰম্ভ কৰা ৰাষ্ট্ৰজোৰা এই পদক্ষেপ কাইলৈৰ পৰা আৰম্ভ হ'ব। দেশৰ যুৱ প্ৰজন্মৰ মাজত কেন্দ্ৰীয় বাজেটৰ সন্দৰ্ভত সজাগতা বৃদ্ধি কৰাৰ লক্ষ্যৰে তথা ইয়াৰ বিভিন্ন সা সুবিধাসমূহ সন্দৰ্ভত অৱগত কৰাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে। দেশৰ মহাবিদ্যালয় তথা বিভিন্ন শিক্ষা প্ৰতিষ্ঠান আদিৰ ছাত্ৰ ছাত্ৰীৰ মাজত জনসাধাৰণৰ দৈনন্দিন জীৱনৰ সৈতে কেন্দ্ৰীয় বাজেটে সংযোগ সাধন কৰাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে। চৰকাৰে যুৱ প্ৰজন্মৰ সবলীকৰণ কৰাৰ বাবে মাই ভাৰত বাজেট কুৱেষ্ট 2026 গ্ৰহণ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে অৱগত কৰে। ডঃ মণ্টাভিয়াই কয় যে চলিত মাহৰ 17 তাৰিখলৈকে মাই ভাৰত পৰ্টেলৰ যোগেদি নাম পঞ্জীয়ন কৰা যুৱ প্ৰজন্মৰ মাজত প্ৰথম পৰ্যায়ৰ প্ৰতিযোগিতা মুকলি থাকিব। ইয়াৰ পাছত প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়োৱা যুৱকসকলক নিৰ্বাচিত কৰি 17 ফেব্ৰুৱাৰীৰ পৰা 3 মাৰ্চলৈকে হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ ৰচনা লিখা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। বিকশিত ভাৰতৰ লক্ষ্যৰে কেন্দ্ৰীয় বাজেটৰ অন্তৰ্ভুক্ত 8টা বিষয় ৰচনা প্ৰতিযোগিতাৰ বাবে নিৰ্ধাৰণ কৰা হ'ব। ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ 10 মাৰ্চত মেধাসকলৰ তালিকা প্ৰকাশ কৰিব আৰু তেওঁলোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বাৰ্তালাপত মিলিত হোৱাৰ সুযোগ লাভ কৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে অৰ্থনৈতিক সমীক্ষাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এই সমীক্ষাই দেশৰ কৃষি আৰু গ্ৰামোন্নয়নৰ ক্ষেত্ৰত অপ্ৰতিৰোধ অগ্ৰগতি স্পষ্টকৈ সূচাইছে। নতুন দিল্লীত এখন সংবাদমেলত শ্ৰীচৌহানে কয় যে বিগত 5 বছৰত কৃষি আৰু ইয়াৰ লগত জড়িত খণ্ডসমূহৰ অভিলেখ পৰিমাণৰ বাৰ্ষিক বিকাশৰ হাৰ প্ৰায় 4.4% অব্যাহত আছে। এই হাৰ হৈছে বিশ্বৰ প্ৰেক্ষাপটত সৰ্বাধিক। মন্ত্ৰীগৰাকীয়ে কয় যে 2024-25 বিত্তীয় বৰ্ষত দেশত খাদ্য সামগ্ৰী উৎপাদন অভিলেখ পৰিমাণত 357.37 মিলিয়ন টনত উপনীত হৈছে। তেওঁ কয় যে ধান, ঘেঁহু, মাকৈ, শ্ৰীঅন্নকে ধৰি মাহজাতীয় শস্যৰ উৎপাদন বৃদ্ধি পাইছে। শ্ৰীচৌহানে কয় যে খাদ্য সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত ভাৰত কেৱল স্বনিৰ্ভৰশীলেই নহয় আন ভালেমান শস্য উৎপাদনৰ ক্ষেত্ৰত গোলকীয় পৰ্যায়ত নেতৃত্ব বহন কৰিছে। তেওঁ কয় যে বিগত 11 বছৰত উদ্যান শস্যৰ উৎপাদন 280.70 মিলিয়ন টনৰ পৰা 367.72 মিলিয়ন টনলৈ বৃদ্ধি হৈছে। ইৰাণে ইছলামী গণৰাজ্যত থকা ইউৰোপীয় ইউনিয়নৰ সকলো ৰাষ্ট্ৰদূতক চমন জাৰি কৰি অৰ্ধসামৰিক ৰিভলিউচনাৰী গাৰ্ডক সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰাৰ সিদ্ধান্তৰ প্ৰতিবাদ কৰিছে। ইৰাণৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ইছমাইল বাঘাইয়ে সাংবাদিকসকলৰ আগত কয় যে কালিৰ পৰা চমন প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু আজিলৈকে চলি আছে। ইফালে কালি ইৰাণৰ সংসদৰ অধ্যক্ষই 2019 চনৰ এখন আইনৰ উদ্ধৃতি দি ইউৰোপীয় সংঘৰ সকলো সামৰিক বাহিনীক এতিয়া ইছলামী গণৰাজ্যই সন্ত্ৰাসবাদী গোট বুলি গণ্য কৰে বুলি কয়। যোৱা মাহত ইৰাণত চলা দেশজোৰা প্ৰতিবাদৰ ওপৰত হিংসাত্মক দমন চলোৱাৰ ক্ষেত্ৰত ইউৰোপীয় সংঘই ৰিভলিউচনাৰী গাৰ্ডক সন্ত্ৰাসবাদী গোট হিচাপে তালিকাভুক্ত কৰাৰ সিদ্ধান্ত লোৱাৰ পাছতে ইৰাণে এই পদক্ষেপ লৈছে। উল্লেখযোগ্য যে ইৰাণত হিংসাত্মক প্ৰতিবাদৰ সময়ত হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছিল আৰু লাখ লাখ লোকক আটক কৰা হৈছিল। দেশত 7 লাখৰো অধিক ছাত্ৰীক কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত নামভৰ্তি কৰোৱা হৈছে বুলি কেন্দ্ৰ চৰকাৰে প্ৰকাশ কৰিছে। লোকসভাত এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এই বিষয়ে প্ৰকাশ কৰি কয় যে নামভৰ্তি কৰোৱা ছাত্ৰীসকলৰ ভিতৰত 2 লাখৰো অধিক ছাত্ৰী অনুসূচিত জাতিৰ আৰু 1,77,000 ছাত্ৰী অনুসূচিত জনজাতিৰ অন্তৰ্ভুক্ত। একেদৰে অন্যান্য পিছপৰা শ্ৰেণীৰ 2,66,000 ছাত্ৰী আছে। উল্লেখযোগ্য যে 2004 চনৰ জুলাইত শুভাৰম্ভ কৰা কস্তুৰবা গান্ধী বালিকা বিদ্যালয় আঁচনিৰ জৰিয়তে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ ছাত্ৰীসকলৰ বাবে প্ৰাথমিক পৰ্যায়ত আৱাসিক বিদ্যালয় স্থাপনৰ ব্যৱস্থা কৰা হৈছিল। ইয়াৰ দ্বাৰা উপযুক্ত সা সুবিধাৰ পৰা বঞ্চিত পৰিয়ালৰ ছোৱালীসকলক নিশ্চিতভাৱে মানসম্পন্ন শিক্ষা প্ৰদানৰ লক্ষ্য লোৱা হৈছিল। নতুন দিল্লীৰ ডক্টৰ কৰ্ণি সিং শ্বুটিং ৰেঞ্জত আজিৰে পৰা এছিয়ান ৰাইফল এণ্ড পিষ্টল শ্বুটিং চেম্পিয়নশ্বিপ 2026 আৰম্ভ হৈছে। এই অনুষ্ঠানত সমগ্ৰ এছিয়াৰ অভিজাত খেলুৱৈসকলক একত্ৰিত কৰি 2 সপ্তাহৰ বাবে ৰোমাঞ্চকৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। প্ৰতিযোগীসকলে 10 মিটাৰ, 25 মিটাৰ আৰু 50 মিটাৰ ৰাইফল আৰু পিষ্টল ইভেণ্টত পুৰুষ, মহিলা, জুনিয়ৰ আৰু যুৱ শাখাত প্ৰতিদ্বন্দ্বিতা কৰিব। প্ৰতিযোগিতাসমূহত ব্যক্তিগত, দলীয় আৰু মিশ্ৰিত দলীয় ফৰ্মেট অনুষ্ঠিত হ'ব। চেম্পিয়নশ্বিপত 17খন দেশে অংশগ্ৰহণ কৰিছে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাষ্ট্ৰপতিৰ অভিভাষণক দেশৰ ভৱিষ্যতৰ বাবে প্ৰেৰণাদায়ক বুলি অভিহিত কৰিছে। লোকসভাত আজি বিৰোধী সভাপতি ৰাহুল গান্ধীয়ে এটা মন্তব্যক লৈ হুলস্থূলীয়া পৰিৱেশ অব্যাহত থকাত কাইলৈ পুৱা 11 বজাৰ পৰ্যন্ত স্থগিত ৰখা হয়। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া দপ্তৰৰ মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়ে বিকশিত ভাৰত যুৱ নেতাসকলৰ আলোচনা সভাৰ পাছত আজি মাই ভাৰত বাজেট 2026 মুকলি কৰে। কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে অৰ্থনৈতিক সমীক্ষাই দেশৰ কৃষি আৰু গ্ৰামোন্নয়নৰ ক্ষেত্ৰত অপ্ৰতিৰোধ অগ্ৰগতি স্পষ্টকৈ দেখিছে বুলি মন্তব্য কৰিছে। আৰু নতুন দিল্লীৰ ডঃ কৰ্ণি সিং ষ্টিংৰেণ্ডত আজিৰে পৰা এছিয়ান ৰাইফল এণ্ড পিষ্টল শ্বুটিং চেম্পিয়নশ্বিপ আৰম্ভ হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে হেৰি। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব। নমস্কাৰ।